নমস্কাৰ, মই অতুল বৰা। পোনপ্ৰথমে আপোনাক আন্তৰিক সম্ভাষণ আৰু শ্ৰদ্ধা জনাইছো। আমাৰ আপোন বোকাখাটবাসীৰ মৰম আৰু সঁহাৰিয়ে মোক সদায় জাতি আৰু জনতাৰ হকে সেৱা আগবঢ়াই যাবলৈ অনুপ্ৰাণিত কৰি আহিছে। বিগত 10 বছৰত আমাৰ সপোনৰ বিকশিত বোকাখাট গঢ়ি তোলাৰ অবিৰত যাত্ৰাত আপোনালোকৰ পৰা পোৱা সঁহাৰিৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো। আপোনালোকৰ আশীষ শিৰত লৈ সমাগত বিধানসভা নিৰ্বাচনত বোকাখাট বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টী, সন্মিলিত গণশক্তি অসম আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি মিত্ৰজোঁট সমৰ্থিত তথা অসম গণ পৰিষদৰ মনোনীত প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছো। বোকাখাটক লৈ দেখা প্ৰতিটো সপোনক সাকাৰ ৰূপ প্ৰদান কৰি আমাক জনতা জনাৰ্দনক সেৱা আগবঢ়াবলৈ আপোনালোকৰ বহুমূলীয়া ভোটেৰে মোক যেন ধন্য কৰে তাৰেই আন্তৰিকতাৰে কামনা কৰিলো। ধন্যবাদ।